গুৱাহাটী। গুৱাহাটীৰ বাতৰি পঢ়িছো কামিতা ভৰদ্বাজে। এটা প্ৰধান বাতৰিসমূহ হ'ল, ষষ্ঠ লোকসভাত স্বায়ত্ত পৰিষদৰ নিজস্ব ৰাজহৰ লগত সামঞ্জস্য ৰাখিহে পুঁজি মুকলি কৰিব ৰাজ্য চৰকাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি উন্মোচন। ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, এই পৰ্যন্ত 5গৰাকী লোকৰ মৃত্যু। উচ্চতম ন্যায়ালয়ত আজি নীট ইউজি 2024 সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা কাইলৈ শ্ৰীলংকাৰ গাম্বুলাত আৰম্ভ। ষষ্ঠ অনুসূচীভুক্ত এলেকাত স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বৰ নীতি সালসলনি কৰিছে। এতিয়াৰ পৰা 3 স্বায়ত্তশাসিত পৰিষদে পূৰ্বৰ দৰে বাজেট ধাৰ্য পুঁজি নাপাব। দ্বিতীয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে সংগ্ৰহ কৰা ৰাজহৰ ওপৰত ভিত্তি কৰিহে ৰাজ্য চৰকাৰে বাজেট ধাৰ্য পুঁজি আবণ্টন কৰিব। বাজেটত সমুদায় পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ নীতি নিয়ম আৰোপ কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহক নিজাকৈ ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে স্বায়ত্তশাসিত পৰিষদসমূহক ব্যয় সংকোচনৰ নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে। স্বায়ত্ত পৰিষদকেইখনে সংগ্ৰহ কৰা ৰাজহৰ তথ্য বিত্ত বিভাগক দিবলৈও নিৰ্দেশটোত কোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত এই ই বুকখন মুকলি কৰিব। কেন্দ্ৰীয় প্ৰকাশন বিভাগে এই গ্ৰন্থখন প্ৰকাশ কৰিছে। গ্ৰন্থখন হিন্দী আৰু ইংৰাজী ভাষাত মুকলি কৰা হ'ব। ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও 14খন জিলাৰ 37টা ৰাজহ চক্ৰৰ 800ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ 3.5 লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে 85টা আশ্ৰয় শিবিৰত প্ৰায় 13,000 লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকোৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগে এনে অঞ্চলসমূহত পানীৰ পৰা উদ্ভৱ হ'ব পৰা ডায়েৰিয়া আদি ৰোগ আৰু মহৰ পৰা উদ্ভৱ হোৱা মেলেৰিয়া, এনচেফেলাইটিছ আদি ৰোগ প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতা ব্যৱস্থা লৈছে। আনহাতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বানৰ লগতে খহনীয়াৰ সমস্যাইও ভাবুকিৰ সৃষ্টি কৰিছে। কেইবাখনো জিলাত ভালেমান বাসগৃহ আৰু কৃষিভূমি খহনীয়াৰ ফলত জাহ গৈছে। ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে 5জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 11জন লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচৰিৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্ৰাসংগিক আৰু বিভ্ৰান্ত হোৱা, সন্দেহহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা কবলৈ অসমৰ্থ হোৱা এই জাপানিজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তাৎক্ষণিক চিকিৎসাৰ দিয়ে এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে পাশে থকা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰি গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ'ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহৰ পৰা হ'ব পৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউজি 2024 সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰেশ্বৰ, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত 40খন আবেদন বিচাৰাধীন হৈ আছে। সংসদৰ বাজেট অধিৱেশন অহা 22 জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনৰ 12 আগষ্টত সামৰণি পৰিব। 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমণে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী 5টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিৰ্ণায়ক হ'ব বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় অৰ্থনীতিয়ে 2023-24 বিত্তীয় বৰ্ষত 8.2% হাৰত বিকাশ লাভ কৰাৰ সময়ত এইবাৰৰ বাজেটে গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। সম্প্ৰতি বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে বিবেচিত ভাৰতৰ মুদ্ৰাস্ফীতি 5%তকৈ নিম্নগামী হৈছে। দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্ৰটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত 81% বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসমৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজ্যসমূহকো আহান জনাইছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ আইনী পদক্ষেপৰ বাবে বাল্য বিবাহ হ্ৰাস পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষা তথ্য অনুসৰি কালি নতুন দিল্লীত প্ৰকাশিত টুৱাৰ্ডছ জাষ্টিছ শীৰ্ষক প্ৰতিবেদনত অসমৰ বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতিৰ প্ৰশংসা কৰা হয়। বাল্য বিবাহ মুক্ত ভাৰতৰ প্ৰতিষ্ঠাপক ভুৱন ৰিবু আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা সংস্থাৰ অধ্যক্ষ প্ৰিয়ংক কানন্দগৈয়ে এই প্ৰতিবেদন উন্মোচন কৰি সমগ্ৰ দেশৰ ভিতৰতে অসমত 2021-22 চনৰ তুলনাত 23-24 বৰ্ষত ৰাজ্যখনৰ 81% বাল্য বিবাহ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰে। প্ৰতিবেদনৰ তথ্য অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত 2021-22 বৰ্ষত বাল্য বিবাহৰ ঘটনা 3,225টাৰ পৰা চলিত বৰ্ষত 627টালৈ হ্ৰাস পাইছে। সমগ্ৰ দেশত প্ৰতি মিনিটত 3খনকৈ বাল্য বিবাহ সম্পন্ন হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী কল্যাণপুৰত কালি নিশা ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত দুই দুৰ্বৃত্ত আৰক্ষীৰ গুলীত আহত হয়। দুয়োক্ৰমে অশোক গোৱেলৰ গাড়ী চালক আছাম আলী আৰু দুৰ্বৃত্ত দলৰ গাড়ী চালক জাহিদুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ কল্যাণপুৰত যোৱা 14 জুলাই সন্ধিয়া অশোক গোৱেল নামৰ ব্যৱসায়ীজনক দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে কালি সন্ধিয়া ঘটনাস্থলীত তদন্ত চলাবলৈ উপস্থিত হোৱাৰ লগে লগে দুই গাড়ী চালক আছাম আৰু জাহিদুলে পলায়ন কৰিবলৈ লওঁতে আৰক্ষীয়ে গুলীচালনা কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আম্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলাত তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
আজাদ ভাৰত কে আপনে কানুন
বায়ুসেনাৰ গাঁতিৰ সংলগ্ন লাইনৰ উন্নীতকৰণৰ বাবে তেজপুৰৰ হালিমাবাৰী বিমানবন্দৰ 1 অক্টোবৰৰ পৰা 1.5 বছৰলৈ বন্ধ থাকিব। তেজপুৰ বিমানবন্দৰ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি বিমানবন্দৰৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল অহা 1 অক্টোবৰৰ পৰা 2016 চনৰ 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব। ৰাষ্ট্ৰীয় ৰেলপথৰ বিকাশ পৰিষদৰ উদ্যোগত আৰু দৰং জিলাৰ ৰেল উন্নয়ন বিভাগৰ সহযোগত মানুহৰ পাভৰ পুথি আদিত সময় প্ৰজাতিৰ নচল বাণিজ্যিক ভিত্তিক গুণগত উৎপাদনৰ লক্ষ্যৰে অসমৰ লগতে ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ৰেলপালকৰ বাবে ৱাৰাংগলত কালিৰে পৰা 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা সংসদৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰ কেন্দ্ৰৰ মুৰববী ডঃ সুনীল কুমাৰ মাঝি, ৰাষ্ট্ৰীয় ৰেলপালন বিকাশ পৰিষদৰ ক্ষেত্ৰ কেন্দ্ৰৰ মুৰববী অসীম কুমাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে এখন পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় চূড়ান্ত লাইনটোত অনুমোদন জনাইছে। এই অনুসৰি ভাৰতীয় দলত 117 গৰাকী এথলীট আৰু 146 গৰাকী বিষয়ববীয়া তথা সহযোগী ষ্টাফ অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিক গেমছ 26 জুলাইৰ পৰা 11 আগষ্টলৈকে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'ব। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা কাইলৈ শ্ৰীলংকাৰ ডাম্বলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ 8টা খেল ৱানডে ডাম্বলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ বহু ৰাষ্ট্ৰত কাইলৈ গ্ৰুপ এ ডাউন নেপাল আৰু ইউ এৰ মাজত অনুষ্ঠিত হ'ব। এই তাৰ পাছতে যোৱাবাৰ চেম্পিয়ন ভাৰত গ্ৰুপ এ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে জয়ৰ অভিযান আৰম্ভ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউএইৰ সৈতে গ্ৰুপ এত স্থানতে হৈছে। আনহাতে আলোচক দেশ শ্ৰীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়া গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষ দলকেইটাৰ মাজত 26 জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ'ব। 28 জুলাইত ফাইনেল খেল খেলোৱা হ'ব। ভাৰতে 2018 চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতো জয়ী হৈছে। ভাৰত 2018 চনৰ ফাইনেলত বাংলাদেশৰ হাতত পৰাজিত হৈছিল। সুনীল কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ ICC T20 বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থান অক্ষৰি ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে ঋতুৰাজ গায়কোৱাড এটা স্থান তেনেলৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত T20 শৃংখলাত স্থায়ী ফলাফল জয়লাভ কৰাৰ বাবে শেহতীয়া বাছনি তালিকাত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে। আগলৈ আজি ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ 37 সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মাৰিয়ানো ৰাৰোনিৰ সন্মুখীন হ'ব। খেলখন আজি বেলা ছুইডেনৰ বাস্তেক টেনিছ ষ্টেডিয়ামৰ চেণ্টাৰ কৰ্টত অনুষ্ঠিত হ'ব। আগলৈ মাৰিয়ানোৱে প্ৰতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়া শ্ৰিয়ামিয়ক 6-4 পোনপটীয়া ছেটত পৰাভূত কৰে। আজি গুৱাহাটীতে প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰিত চৰমলোকন আগবঢ়াইছে মনজিৎ গগৈ।
কংগ্ৰেছৰ সহযোগী দলকেইটাৰ সৈতে আলোচনা নকৰাকৈ আটাইকেইটা সমষ্টিত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতে মিত্ৰ দলকেইটাৰ মাজত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে আৰু মিত্ৰ দলসমূহৰ নেতৃত্বই পৃথকে পৃথকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বাতৰিটোক আৰু অসম, অসমৰ খবৰ, দৈনিক অগ্ৰদূত, দৈনিক জনসংহতিকে ধৰি প্ৰায়কেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমৰ প্ৰতিদিন কাকতে ভূপেন বৰাৰ মন্তব্যত ক্ষোভ, কংগ্ৰেছক অহংকাৰ লৈ ঐক্যবদ্ধভাৱে যুঁজাৰ আহান অখিল গোৱেলৰ শিৰোনামাই পৰিৱেশন কৰিছে। গুৱাহাটীৰ বৰগুৰিত কালি সন্ধিয়া এটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত কেইবাজনো লোক দগ্ধ হোৱাৰ খবৰটো প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত স্থান দিছে। কাছাৰৰ ভোগৰ পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত 3 জন লৰাই উগ্ৰপন্থী নিহত হোৱাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইণ্ডিয়ান চাইল্ড প্ৰটেকচন নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত অসমত বিগত 3 বছৰত বাল্য বিবাহৰ হাৰ 81% হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে। এই বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতত ক্ৰেণ্টৰ লিডছ টু ডিক্লাইন ইন চাইল্ড মেৰিজ ইন আছাম শিৰোনামাৰে প্ৰকাশ পাইছে। দ্য চেণ্টিমেল কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে স্থান দিয়া একেটা বাতৰিৰ শিৰোনাম আছাম চুজ দ্য ৱে উইথ 81% ৰিডাকচন ইন চাইল্ড মেৰিজ। বাৰৰ পাছতে ৰাজ্যত বাহকজনিত ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। জাপানিজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত ৰাজ্যত এই পৰ্যন্ত মুঠ 187জন আক্ৰান্ত হৈছে। এই বাতৰিটোক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে আৰক্ষী এজন নাপালীৰ আশংকা, সীমান্তত শংখ ট্ৰাক আবদ্ধ, বংগ আৰক্ষী, অসমত আলোকে ধৰি পাচলিৰ দাম বৃদ্ধিৰ আশংকা, গুৱাহাটীত ব্যৱসায়ী হত্যাৰে জড়িত ধৃত 2 বাহন চালকক আৰক্ষীৰ এনকাউণ্টাৰ, গুৱাহাটীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক, দলৰ 6টা গোটৰ সৈতে বৈঠক জিতেন্দ্ৰ সিঙৰ। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি অৱলোকন।
বাতৰি শীৰ্ষৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰবাৰ পঢ়ি দিছো। ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদৰ নিজস্ব ৰাজহৰ লগত সামঞ্জস্য ৰাখিহে পুঁজি মুকলি কৰিব ৰাজ্য চৰকাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি উন্মোচন। ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, এই পৰ্যন্ত 5 গৰাকী লোকৰ মৃত্যু। উচ্চতম ন্যায়ালয়ত আজি নিট UG 2024 সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি। আৰু মহিলাৰ এছিয়াকাপ T20 ক্ৰিকেট প্ৰতিযোগিতা কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।